য়ুব বিশ অধ্যায় চুফৰৰ দ্বিতীয় বক্তৃতা। তেতিয়া নামাঠিয়া চুফৰে পুনৰাই উত্তৰ কৰি ক'লে, মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, কাৰণ এইবোৰে মোক অন্তৰত অধৈৰ্য কৰিছে। মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে। কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল, কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা। দুষ্টবোৰৰ জয়ধ্বনি যে অলপদিনীয়া আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানানে? যদি দুষ্ট লোকৰ মহাত্মাই আকাশ পায়গৈ আৰু তাৰ মূৰ মেঘত লাগে, তথাপি সি নিজ বিস্তাৰ দৰে চিৰকাললৈকে নষ্ট হ'ব। যিবিলাকে তাক দেখিছিল তেওঁবিলাকে সুধিব, সি ক'ত আছে? সি সপোনৰ দৰে উৰি যাব, তাক পুনৰ পোৱা নাযাব। এনেকি ৰাতি কালৰ দৰ্শনৰ দৰে সি লুপ্ত হ'ব। যি চকুৰে তাক দেখিছিল সেই চকুৰে তাক পুনৰ নেদেখিব, তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব। তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন সম্পত্তি ওলোটাই দিব। তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইও তাৰ লগত ধূলিত হ'ব। যদিও দুষ্টতা তাৰ মুখত হোৱাত লাগে, যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে, যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে, কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়। তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়, সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে। সি ধন সম্পত্তি গ্ৰাস কৰে আৰু তাক পুনৰাই বটিয়াই পেলাব, ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব। সি কালসৰ্পৰ বিষ চুহিব, বিশাল সাপৰ জিভাই তাক বধ কৰিব। সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব। সি নিজ পৰিশ্ৰমৰ ফল উভতাই দিব, গ্ৰাস নকৰিব। সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব। সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে, এই হেতুকে সি ঘৰ কাঢ়ি ল'লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব। তাৰ পেট কেতিয়াও তৃপ্ত নহয়, এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব। সি গ্ৰাস নকৰা একোৱেই বাকী নাই, এইকাৰণে তাৰ মংগল চিৰকলীয়া নহ'ব। তাৰ বস্তু বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব, দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব। সি নিজ পেট ভৰাবলৈ ধৰোঁতেই ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব। সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব, কিন্তু পিতলৰ ধনুবানে তাক সৰকাই পেলাব। সি বান টানিলে সেয়ে তাৰ গাৰ পৰা ওলাই আহে, এনেকি তাৰ তীৰবিৰুৱা আগ তাৰ পিত্ৰৰ পৰা বাহিৰ হয়, তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে। তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব, সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভস্ম কৰিব। আকাশমণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব। তাৰ ঘৰৰ সম্পত্তি উৰি যাব, ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ঢলপানীয়ে উটুৱাই নিব। দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।